أَلَمْ تَرَ إِلَى الْمَلَإِ مِنْ بَنِي إِسْرَائِيلَ مِنْ بَعْدِ مُوسَى إِذْ قَالُوا لِنَبِيٍّ لَهُمْ ابْعَثْ لَنَا مَلِكًا نُقَاتِلْ فِي سَبِيلِ اللَّهِ قَالَ هَلْ عَسَيْتُمْ إِنْ كُتِبَ عَلَيْكُمُ الْقِتَالُ أَلَّا تُقَاتِلُوا قالوا وما لنا ألا نقاتل في سبيل الله وقد أخرجنا من ديارنا وأبنائنا فلما كتب عليهم القتال تولوا إلا قليلا منهم والله عليم بالظالمين.
তুমি মুসাৰ পৰৱৰ্তী ইছৰাইল বংশীয় নেতাসকলক দেখা নাইনে? সিহঁতে যেতিয়া সিহঁতৰ নবীক কৈছিল, আমাৰ বাবে এজন ৰজা নিযুক্ত কৰি দিয়ক যাতে আমি আল্লাহৰ পথত যুদ্ধ কৰিব পাৰোঁ, তেওঁ ক'লে, এনেকুৱা নহয়তো যে তোমালোকক যুদ্ধৰ বিধান দিয়া হ'লে তেতিয়া তোমালোকে আৰু যুদ্ধ নকৰিবা? সিহঁতে ক'লে, আমি যিহেতু নিজৰ আৱাসভূমি আৰু নিজ সন্তান সন্ততিৰ পৰা বহিষ্কৃত হৈছোঁ, তেতিয়াহ'লে আল্লাহৰ পথত কিয় যুদ্ধ নকৰিম? এতেকে যেতিয়া সিহঁতৰ প্ৰতি যুদ্ধৰ বিধান দিয়া হ'ল, তেতিয়া সিহঁতৰ কিছুমানৰ বাহিৰে আটাই এপিষ্ট প্ৰদৰ্শন কৰিলে, আৰু আল্লাহে জালিমসকলৰ বিষয়ে ভালকৈ অৱগত।